দুয়ো যায়। তাৰপাছত ওপৰত কোৱাৰ দৰে আসনত বহি থকা শকুন্তলাৰ প্ৰৱেশ, শকুন্তলাৰ প্ৰতি তাপসীবিলাকৰ সম্বোধন, প্ৰথম জনা তাপসী। আই গিৰিয়েৰ বহু আদৰৰ মাদৈ নাম লাভ কৰা, দ্বিতীয় জনা। আই আইটি বীৰ পুত্ৰৰ মাক হোৱা, তৃতীয় জনা। আই গিৰিয়েৰৰ বহু চেনেহৰ পাত্ৰ হোৱা, আশীৰ্বাদ কৰি গৌতমীক এৰি আন কেইজনা তাপসী বাহিৰ ওলায় সখীয়েকত ওচৰলৈ গৈ। সখী, তোমাৰ স্নান সুখজনক হওক। শকুন্তলা, সখীহঁত ভাল আহিছা, এইপিনে হাঁহক। দুয়ো মংগলজনক অনুলেপনৰ পাত্ৰ লৈ বহি। সখী, ভালকৈ বহা, মংগলজনক অনুলেপন পিন্ধাও। শকুন্তলা, ইয়াকে বহুত বুলি মানিব লাগে, এতিয়াৰ পৰা সখীহঁতে পিন্ধাই উৰাই দিয়া মোৰ পক্ষে দুৰ্লভ হ'ব। চকুলো টুকিবলৈ ধৰে। দুয়ো, সখী, তুমি শুভকালত কন্দা উচিত নহয়। চকুলো মুচি দি সাজ পিন্ধায়। প্ৰিয়ম্বদা, এই অলংকাৰযোগ্য ৰূপ আশ্ৰমৰ সাজেৰে বিকৃতহে হৈছে। হাতত আভৰণৰ ভেটিলৈ প্ৰৱেশ কৰি ঋষি ল'ৰা দুজন, এইবোৰ সাজ তেওঁক পিন্ধোৱা। সকলো দেখি বিস্মিত হয়। গৌতমীয়ে কয়, বোপা নাৰদ, এইবোৰ ক'ৰ পৰা পালা? কাশ্যপ পিতাৰ প্ৰভাৱৰ পৰা, মনেৰে ইচ্ছা কৰা মাতৃ হোৱা নেকি? নহয় নহয়, শুনা, তোত আমাক আদেশ কৰিলে বোলে শকুন্তলাৰ নিমিত্তে গছৰ পৰা ফুল তুলি আনাগৈ। পাছে দেখোঁ এতিয়া আমি গলত কোনজোপা গছে শুভকামৰ উপযোগী আৰু চন্দ্ৰৰ নিচিনা শুকুলা পাটৰ কাপোৰ উলিয়াই দিলে, কোনোজোপাই ভৰিত পিন্ধোৱাৰ যোগ্য লাৰ জোল দিলে, আৰু আনবোৰে গছে বন দেৱতাসকলৰ গাঁঠিলৈকে উলিওৱা হাতেৰে সৈতে এনেদৰে অলংকাৰবোৰ দিবলৈ ধৰিলে অনুমান হ'ল যেন তেওঁলোকৰ হাতে গছৰ কুঁহিপাতৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিয়ে বাহিৰ হৈছিল। প্ৰিয়ম্বদা শকুন্তলালৈ চাই, সখী, এই অনুগ্ৰহৰ পৰা জানিব পাৰি যে গিৰিয়াৰাৰ ঘৰত তোমাৰ ৰাজলক্ষ্মী লাভ হ'ব। শকুন্তলা লাজৰ ভাও কৰে। প্ৰথম, গৌতম, আহা আহা, স্নান কৰি উঠা, কাশ্যপ পিতাক গছবিলাকৰ সেৱাৰ কথা জনাওঁগৈ। দ্বিতীয়জন, হয় হয় বোলা। দুয়ো বাহিৰ হয়। সখীয়েকত, আমি অলংকাৰ নিপিন্ধা মানুহ, ছবিত যেনে দেখিছোঁ তেনেদৰেই তোমাক অলংকাৰ পিন্ধাওঁ। শকুন্তলা, তোমালোকৰ পাৰ্গতা মই জানো। দুয়ো অলংকাৰ পিন্ধায়। তাৰপাছত স্নান কৰি উঠি কাশ্যপে প্ৰৱেশ কৰে। কাশ্যপ, শকুন্তলা আজি যাব, এই নিমিত্তে মোৰ মন বৰ উৎকণ্ঠিত হৈছে। চকুলোৰ সৈতে ডিঙিত খুন্দা মাৰি ধৰাত মাত ভাগি গৈছে, আৰু বা চিন্তাত চকুৱে ধুঁৱলি কুঁৱলি দেখা হৈছে। আহা, মই বনবাসী, স্নেহত মোৰ ইমান ব্যাকুলতা ঘটিছে। প্ৰথমে কন্যা উলিয়াই দিওঁতে গৃহস্থবিলাকে আৰু বা কিমান বেজাৰ পায়। দুখোজমান গৈ সখীয়েকত, সখী, অলংকাৰ পিন্ধোৱা হ'ল, এতিয়া পাটৰ কাপোৰযোৰ পিন্ধা। শকুন্তলাই উঠি পিন্ধে। গৌতমী, আইতি, সৌৱা, তোমাৰ পিতাৰ হৰ্ষৰ অশ্ৰুৰে ভৰা চকুৰে তোমাক যেন আলিংগন কৰি উপস্থিত হৈছেহি, তেওঁক সেৱা কৰা। শকুন্তলা লাজ লাজ গৈ, পিতা, প্ৰণাম কৰোঁ। কাশ্যপ, আইতি, শৰ্মিষ্ঠা যেনেকৈ যজাতিৰ প্ৰিয় পাত্ৰ হৈছিল, তুমিও সেইদৰে গিৰিয়াৰাৰ প্ৰিয় পাত্ৰ হোৱা, আৰু তেওঁ পুৰুৰ পোৱাৰ দৰে তুমিও চক্ৰৱৰ্তী পুত্ৰ লাভ কৰা। গৌতমী, প্ৰভু, ই বৰহে, আশীৰ্বাদ নহয়। কাশ্যপ, আইতি, এইপিনে, এই এতিয়াই হোম দিয়া অগ্নিক প্ৰদক্ষিণ কৰা। কাশ্যপ ঋগ্বেদৰ চন্দেৰে আশীৰ্বাদ কৰে। এতিয়া বোলা সাংগৰবহত ক'ত? শিষ্য প্ৰভু এই আছোঁ হওক, ভনীয়াৰাক বাট দেখুওৱা। সাংগৰব এইপিনে, এইপিনে আইতি। সকলোৱে অলপমান গৈ কাশ্যপে কয়, সেই ওচৰত থকা তপোবনৰ বৃক্ষসকল, যি তোমালোকে পানী নেখালে আগেয়ে পানী খাব নোখোজে, যি আভৰণ প্ৰিয় হৈও মৰমত তোমালোকৰ পাত এটি নলয়, আৰু তোমালোকৰ প্ৰথমে ফুল ওলোৱাৰ সময়ত যাৰ মহা উৎসৱ হয়, সেই এই শকুন্তলা আজি গিৰিয়েকৰ ঘৰলৈ যায়, সকলোৱে বিদায় দিয়া হওক। কুলিৰ মাত শুনাৰ ভাও ধৰি হাবিত একেলগে বাস কৰা শকুন্তলাৰ বন্ধু এই বৃক্ষসকলে তাইক যাবলৈ অনুমতি কৰিছে, কিয়নো তেওঁবিলাকে এইদৰে কুলিৰ মাতেৰেই মোৰ কথাৰ উত্তৰ দিছে। এওঁৰ পথ শুভকৰ হওক, মাজে মাজে তাক পদুম গছৰে সেউজীয়া সৰুবৰবিলাকে মনোহৰ কৰোক, গছৰ ছাঁয়ে তাত সূৰ্যৰ তাপ কম কৰোক, তাৰ ধূলিবোৰ পদুম ফুলৰ ৰেণুৰদৰে কোমল হওক, বায়ু শান্ত আৰু অনুকূল হৈ চলক। সকলোৱে আচৰিত হৈ শুনিছে কুলি চৰাইৰ আশীৰ্বাদ। গৌতমী আইতি, জ্ঞাতিৰ নিচিনা চেনেহিয়াল তপোবনৰ দেৱতাসকলে তোমাক যাবলৈ অনুমতি দিছে, তেওঁলোকক সেৱা কৰা। শকুন্তলা প্ৰণাম কৰি অলপমান গৈ আনে নুশুনাকৈ কয়, প্ৰিয়ম্বদা, মই আৰ্যপুত্ৰক দেখিবলৈ বৰ উৎসুক হ'লেও আশ্ৰম এৰি যোৱা দুখত মোৰ ভৰি আগ্নেবাহী উভতিহে আহিছে। প্ৰিয়ম্বদা, সখী তুমি এই যে তপোবন এৰাত দুখিত হৈছা এনে নহয়, এই উপস্থিত বিচ্ছেদত তপোবনৰো তোমাৰ নিচিনাই অৱস্থাই হৈছে। দেখাচোন পশুবিলাকে খোৱা কোষ ঘাঁহবোৰ মুখৰ পৰা উলিয়াই পেলাইছে, মৰা চৰাইবোৰে নাচিবলৈ এৰিছে, আৰু মৰাবোৰেও সৰা পকা পাত অশ্ৰুপাত কৰিছে। শকুন্তলা, পিতাদেউ বনজ্যোৎস্নাৰ লতাজুপিক মাত লগাওঁগৈ। কাশ্যপ, বনজ্যোৎস্নালৈ তোমাৰ আপোন ভনীৰ নিচিনা স্নেহ আছে, মই জানো। এইজোপা তোমাৰ দক্ষিণফালে, এইফালে দক্ষিণফালে। শকুন্তলা বনজ্যোৎস্নাৰ গুৰিলৈ গৈ, বনজ্যোৎস্না, তুমি আম গছৰ লগত থাকিলেও এইফালৰ শাখা হাতেৰে মোক আলিংগন কৰা না, আজিৰ পৰা মই তোমাৰ দূৰণিবতীয়া হ'মগৈ। কাশ্যপ, মই প্ৰথমেই তুমি নিজৰ যোগ্য স্বামী পাবলৈ সংকল্প কৰিছিলোঁ, তাক তুমি নিজ গুণেৰেই লাভ কৰিছা, আৰু এই নৱমল্লিকাও আম গছৰ আশ্ৰিত হৈছে। সম্প্ৰতি মই তোমালোক দুয়োৰো নিমিত্তে নিশ্চিন্ত হ'লোঁ। এইপিনে, এইপিনে পাতে দি বোলা। শকুন্তলা সখীয়েকহঁতক কয়, হেৰা, তোমালোক দুয়োৰো হাতত বনজ্যোৎস্নক মই সমৰ্পণ কৰিলোঁ। দুয়ো আমাকতো কাৰ হাতত, কাৰ হাতত সমৰ্পণ কৰিলা সখী? কাশ্যপ, অনুসূয়া কন্দা অনৰ্থক, তোমালোকে শকুন্তলা সান্ত্বনা দিব লাগে, নহয়নে? সকলোৱে অলপমান গৈ, শকুন্তলা, পিতাদেউ এই পজাৰ ওচৰতে চৰা আৰু গাভিনী হোৱাত লাহে লাহে খোজকঢ়া হৰিণীজনীয়ে যেতিয়া সুকলমে পোৱালি জগে, তেতিয়া এই শুভ বতৰা ক'বলৈ মোৰ গুৰিলৈ এজন মানুহ পঠাই দিবা। কাশ্যপ, ইয়াক নাপাহৰোঁ। শকুন্তলা, কিনো এইটো মোৰ কাপোৰত লাগিছে অ'? মুখ ঘূৰাই চাইছে কাশ্যপ, আই তুমি যাৰ কুখৰ গজালিয়ে বিন্ধা, মুখত ঘাঁহ শুকুওৱা, ইংগুলি তেল ঘঁহিছিলা, যাক তুমি মুঠিৰে শ্যামক ধান খুৱাই ডাঙৰ দীঘল কৰিছা, সেয়ে পহুটিয়ে তোমাক লগনেৰাকৈ আহি আছে। শকুন্তলা, বোপা, তোমাৰ লগ এৰি জাতিজনীৰ লগত কিয় আহিছা? উপজাৰ পাছতেই মাইকী মৰাত মই ডাঙৰ দীঘল কৰিলোঁ, এতিয়াও মই নোহোৱাত তোমাক পিতাই প্ৰতিপালন কৰিব। যোৱা, উভতি যোৱা। কান্দিবলৈ ধৰে কাশ্যপ। তোমাৰ দীঘল নোমেৰে চকু দুটিৰ পৰা চকুলোবোৰ ওলাই একো নেদেখা কৰিছে। ধৈৰ্য ধৰি তাক নোলোৱা কৰা। ভালকৈ নেদেখাৰ নিমিত্তে এই খলা বমা বাটত তোমাৰ খোজ উফৰি গৈছে। সাংগৰৱ, প্ৰভু, জলৰ গুৰিলৈকেহে স্নেহৰ লোকক লগত যাব লাগে বুলি শুনিছোঁ। এয়া সৰু বৰ, এতেকে আমাক ইয়াতে আদেশ দি উভতি যাওকগৈ। তেনেহ'লে এই ক্ষীৰবৃক্ষৰ তলতে সোমক। সকলোৱে গৈ ৰয়। কাশ্যপ, দুষ্যন্তৰ উপযুক্ত আমিনো কি কথা কৈ পঠাওঁ? অলপ সময় ভাবে শকুন্তলা। হেৰা, চোৱাচোনহে, সেই চক্ৰবাকীজনী, এই গিৰিয়েকটো পদুম পাতৰ আঁৰহতে এখন্তেক নেদেখিয়েই ব্যাকুল হৈ চিঞৰি ৰৈছে। মই বৰ দুষ্কৰ কাম কৰিলোঁ। অনসূয়া, সখি, এনেকৈ নেভাবিবা, তাইও গিৰিয়েক নোহোৱাকৈ বিষাদৰ দীঘল ৰাতি নিয়াই, বিৰহ দুখ গুৰু হ'লেও পুনৰ মিলন আশাই সহন কৰায়। কাশ্যপ, সাংগৰৱ, শকুন্তলাক তোমাৰ আগ কৰি দি মোৰ বচনমতে ৰজাক এই কথা ক'বা। প্ৰভু আদেশ কৰক। বোলো আমি তপোবন, তোমাৰ বংশ ডাঙৰ আৰু বন্ধু বান্ধৱৰ বিনা সাহায্যে হোৱা শকুন্তলাৰ তোমাৰ প্ৰতি তেনেকুৱা অনুৰাগ, এইখিনি কথা ভাবি চাই তুমি তাইক তোমাৰ আন আন ভাৰ্যাৰে সৈতে সমানভাৱে দেখিবা। ইয়াৰ অধিক সি যি ভাগ্যাধীন তাক কন্যাৰ বন্ধুবিলাকে কোৱা অযুগুত। সাংগৰৱ, আদেশ গ্ৰহণ কৰিলোঁ। কাশ্যপ, আইতি, তোমাকো এতিয়া অলপ শিকনি দিব লাগে। আমি বনবাসী হ'লেও সাংসাৰিক বিষয় জানো হওক। সাংগৰৱ, বুদ্ধিমন্তৰ বিধিটো একো নাই। কাশ্যপ, তুমি ইয়াৰ পৰা গৈ গিৰিয়েৰাৰ ঘৰ পাই শাহু শহুৰ মান্যমন্ত লোকক সেৱা শুশ্ৰূষা কৰিবা। সপত্নীবিলাকৰ লগত প্ৰিয় সখীৰ দৰে আচৰণ কৰিবা। গিৰিয়েৰাই কিবা অপমান কৰিলেও খঙেৰে তেওঁৰ বিপক্ষে কাম নকৰিবা। আৰু নিজৰ সৌভাগ্যত গৰ্বিতা নহৈ দাস দাসীবিলাকৰ প্ৰতি সদয় হ'বা। এইদৰেই বোৱাৰী ছোৱালীবিলাকে গৃহিণী পদ পায়। ইয়াৰ বিপৰীত আচৰণ কৰোঁতা তিৰোতাবিলাক স্বামীকুলৰ যাতনাস্বৰূপ। গৌতমীয়ে বা কি বোলে? গৌতমী, বোৱাৰী ছোৱালীৰ প্ৰতি এয়াই শিকনি। আইতি, এই সকলোখিনি কথা তুমি মনত ঠিক কৰি লোৱা। কাশ্যপ, আইতি, মোক আৰু সখীয়াৰহঁতক আলিংগন কৰা। শকুন্তলা, পিতা, ইয়াৰে পৰা প্ৰিয়ম্বতা সখীহঁতে উভতি যাবনে? কাশ্যপ, আই, সিহঁতো উলিয়াই দিবলগীয়া ছোৱালী, তালৈ যোৱা অযুগুত। তোমাৰ লগত গৌতমী যাব। শকুন্তলা বাপেকক সাৱটি ধৰে। কেনেকৈনো এতিয়া পিতাৰ কোলাৰ পৰা খহি পৰি চন্দন গছৰ পৰা চেগি পৰা ডালৰ দৰে আন ঠাইত জীৱন ধৰিমগৈ। কাশ্যপ, আই, কিয় এনে কাতৰ হৈছা? তুমি মহাকুলজাত স্বামীৰ বাঞ্ছনীয় গৃহিণী পদ পাই তেওঁৰ অতুল বিভৱৰ নিমিত্তে দুৰ্বহ গৃহকৰ্মত মন সততে ব্যাপিত ৰাখি আৰু পূৰ্ব দিশে সূৰ্যক প্ৰসৱ কৰাৰ দৰে তুমি সোনকালে এটি পবিত্ৰ সন্তান প্ৰসৱ কৰি মোৰ বিৰহ দুখ অনুভৱ নকৰিবা। শকুন্তলা পিতাকৰ ভৰিত পৰি সেৱা কৰে। কাশ্যপ, তোমাৰ নিমিত্তে যি ইচ্ছা কৰিছোঁ সেই হওক। শকুন্তলা সখীহঁতৰ গুৰিলৈ গৈ, সখীহঁত, দুয়োজনীয়ে মোক একেবাৰ আলিংগন কৰা। সখীয়ে থক, আলিঙ্গন কৰি। সখী, যদি ৰজাই তোমাক বেগতে চিনিব নোৱাৰে তেনেহ'লে তেওঁক এই নিজৰ নাম লিখা আঙুঠিটো দেখুৱাই দিবা দেই। শকুন্তলা, তোমালোকৰ এই সন্দেহৰ নিমিত্তে মোৰ মন কঁপিবলৈ ধৰিছে সখী। ভয় নকৰিবা, চেনেহে নেই অশুভ আশংকা কৰে। সাংগ ৰ'ব, বেলি দুপৰ পালেহি, তুমি সোনকাল কৰা। শকুন্তলা আশ্ৰমলৈ মুখ কৰি, পিতা কেতিয়ানো আকৌ তপোবন দেখিবলৈ পামহি। কাশ্যপ, শুনা, চাৰি সাগৰে বেৰি থোৱা পৃথিৱীৰ অনেক কাল সতিনী হৈ দুষ্যন্তৰ পৰা হোৱা তোমাৰ প্ৰতিদ্বন্দ্বী শূন্য পুত্ৰক সিংহাসনত বহুৱাই আৰু গিৰি এৰাই পৰিজনবিলাকৰ ভাৰ পোৱাৰ হাতত অৰ্পণ কৰিলে তুমি তেওঁৰে সৈতেই আহি আকৌ এই শান্তিময় আশ্ৰমত বাস কৰিবাহি। গৌতমী, আই যোৱাৰ বেলি টুটি যায়, পিতায়েৰাক উভতি যাবলৈ দিয়া, নাইবা এইদৰে বহুত বেলি কথা উলিয়াইহে থাকিব, আপুনি উভতি যাওক। কাশ্যপ, আই মোৰ তপস্যাৰ হানি হৈছে। শকুন্তলা আকৌ পিতাকক আলিঙ্গন কৰি, পিতাৰ শৰীৰ তপস্যাতেই জীৰ্ণ, তাৰ ওপৰতে মোৰ নিমিত্তে শোক কৰিব নালাগে। কাশ্যপ হুমনীয়া কাঁহী, আই কুটিৰৰ দুৱাৰ মুখত তুমি আগেই পূজা দিয়া উৰি ধানৰ গজালি দেখি মোৰ শোক কেনেকৈ গুচিব। এতিয়া যোৱা, পথত তোমাৰ কল্যাণ হওক। শকুন্তলা আৰু তেওঁৰ লগৰীয়াবিলাক বাহিৰ হয়। সখীয়েকত শকুন্তলালৈ চায়, দেৱৈ দেৱৈ, শকুন্তলা হাবিবোৰৰ আঁৰ হৈ গ'ল। কাশ্যপ উমনীয়া কাঁহী কয়, অনসূয়া, যাৰ লগত তোমালোকে ইমান দিন ধৰ্ম আচৰণ কৰিছিলা হওক, সি আজিৰ পৰা গ'লগৈ। এতিয়া শোক কৰি মোৰ পাছে পাছে আহা হওক। উভতি খোজ লয় দুয়ো। পিতা, শকুন্তলা নোহোৱা তপোবনত সোমাই শূন্য শূন্য যেন লাগিছে। কাশ্যপ, স্নেহ তেনেকুৱাই লাগে। আহা, শকুন্তলাক পঠাই দি মই এতিয়া নিশ্চিন্ত হ'লোঁ। বিয়া হোৱা কন্যা পৰৰ ধন, তাক আজি বিয়া কৰোঁতালৈ পঠাই দি থবলৈ দিয়া ধন গৰাকীক সোধাই দিয়াৰ দৰে মোৰ মনটো প্ৰফুল্ল হ'ল। সকলো বাহিৰ হয়। ইয়াতেই চতুৰ্থ অংক শেষ হৈছে।